Good evening. Itu Akashvani Kohima. Samlaga khobor puri asim kong nongla. Pohila headlines. India pra 78 independence day do ahia kali manibole ase. Prime Minister Narendra Modi pra loikena desh pra celebration do red fort ti rakhibole ase. Vice President Jagdeep Dhankar pra sovereign Bharat banai dia khan laga bahadur aro sacrifice kan yad kori dise. Deputy Superintendent of Police Bandangwati au igla do Nagaland pra milai kena Medal for Meritorious Service to Independence Day Pavulasi aro Deshpa Partition Horror Remembrance Day to Aji Banaigina 1947 di Partition Laga Victims Commemorate Kuriase Itia Pura Khobar India Bra Itulaga 78 Independence Day to Ahiakali Manibulase Prime Minister Narendra Modi Bralagina Deshpa Celebrations to Red Fort Delhi di Rakibulase Tabra National Flag Kolaidibu aru Desh Logot Iconic Monument Laga Ramparts Bra Kothakuribulase Itusal Independence Day Laga Theme do Vixit Bharat 2047 Ase Jan Bhakidari Utai Dibuli Bhavanade Choi Hazar Nishana Special Guest Kanto Matikina Celebration to Red Fort Tisabuli Dibulase Idu Manukando, Sop Kisam Jivan Bathagikana Nau Jawan, Tribal Community, Kisan, Maikika Naudosra Special Guest John Kanbra, Alakala Fields Day, Sorkalaka Schemes are Initiative Laka Motopra, Sopsi Balkan Kurisi, Taikan, Milaikina Se. Indian Contingent John Bra Olop Akot Somadi Seso, Paris Olympics Day Bhaklesi, Taikan Lokodibi, Celebration Day Bhaklobali Matise. Dusra invite is the Kamsekam 2000 Manukandu Alaklak States or Union Territories by Nijo Traditional Kapra Chator Bindigina Aro 3000 Winners Kan Ministry of Defense Ba My Giovi Aro Akashvani Lokoti Milaikina Joka Kura Competition the GTA Kan Milaikina Takia Se Nagaland to Independence Day Laka State Level Celebration to Civil Secretariat Plaza Koyamari Rakibula Se Chief Minister Nipiruba National Flag to Thaitibu Aro Rashtriya Salute to 19 Parade Contingent by Lobulese State Bra Chief Minister's Universal Life Insurance Scheme to be Ayakali Event de la Kokuritibuli DRS Celebration the Awards Dia Cultural Presentation Aro Entertainment Logot Charitable Organization by Institution Laka Visit Kuribuli Khan Thakia Se India Laka Vice President Jagdeep Dhankar Bra Independence Day Laka AFD Manokanokot Greetings Dise Ika Message Di Dhankar Bra Kwese Ke Edu Dangor Din Bra Ginti Kuribu Napariya Bahadur Khan Laka Himmat Aro Nature Jibon Didia Bra Sovereign Bharat Laka Foundation Bohai Dia Tu Yad Kuri Dia Se Itu Do Niyai Liberty Equality Aro Fraternity Laka Ideals Celebrate Kuri Kina American Vibrant Democracy Laka Asli Takoti Sabi Dhakya Sibili Taipa Kwe Se Occasion Di Vice President Pa Sob Lokoti American Freedom Movement Pa Value Uthari Rakya Do Mani Boli Anarit Kure Se Dankar Bra Manokan Lokoti Sal 2047 Dakti Vitsit Baharat Laka Gol Pung Jai Di Boli Mehenet Pra Kam Kuri Boli Anarit Kure Se Nagaland Laka Lok Sabha MP S. Pongmaran Jamirba, India Laka 78 Independence Day Karoni, Greetings Janai Dise, Ekta Statement Di Jamirba, Azadi Karni Larai Korea Khan Laka Bahadur, Sacrifice Aro, Sopnadi Tribute Disi Aro Jua 78 Sal Somoy India Laka Dangur Kami Aptu Yat Kuri Dise, Darbra Kusi Ke Desh Laka Atmatu Ito Laka Diversity, Resilience Aro Democracy Aro Niyai Dibuli Commitment Di Thakya Se, India Akipor Haitakya Hisab, MP Pra, Sop Lokote, Freedom, Equality, Fraternity, or Secularism Laka Principles, Manira Kibali, Dobara Kosam Lokoli Kwese, Mil Milap Karni, Onorot Kori, Jamir Pra, Itu Independence Day Pra, Sop Karoni Ujala, Aro Inclusive Future Nimiti, Kam Koribuli, Mono Thaiti Boli, Wish Kori Dise, Apni Khan, Akashwani Kohemar Pra, Dia Khobar, Honia Se, Apni Khan Baitu Khobar Do, News on Ear App, Aro YouTube Channel, AIR News Kohemar Pra, Deputy Superintendent of Police Dantangwati Auto, Nagaland Bra Ekla Officer Wegana, Idusal Independence Din Laka Occasion Day Meritorious Service County Medal Award Kuridia Se, Idu Paichan Kuridia Do, Dangwala National Award Laka Bhakti Dia Se, John D. Sof Milaikana, 1037 personnel Khan, Police, Fire, Home Guard, Aro Civil Defense, Aro Correctional Services Lokot Gallantry Aro Service Medals Kandu Dia Se, President's Medal for Gallantry Do, Head Constable Tilankana Police Lokoti DC Aro Medal for Gallantry Do, 213 personnel Lokoti DC. Idu Lokot Milaikana President's Medal for Distinguished Service Do, 94 personnel Lokoti DC Aro Medal for Meritorious Service Do, 729 Bandangwa TV Milaikana DC. নাগালেণ্ড পৰা কিছুমান ৰিপ্ৰেজেণ্টেশ্যনটো ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন নাইট এলিটি আহিয়া কালি মিলাই কিনা কমচে কম 30 মানুহান আৰু তাইখানলৈকে পাৰি ৱাৰ খাণ্ডু স্পেচিয়েল গেষ্ট হিচাপে মাতি কিনে যোগ ল'বলৈ আছে। ইনভাইটিজ কান্না যদি তিনিটা অণ্টিপ্ৰেনাৰ্ছ কান্দু এছপাইৰেশ্যনেল ব্লক প্ৰগ্ৰাম নিচিতি নাগালেণ্ডে তিনিটা ডিষ্ট্ৰিক্টছ পৰা আৰু ডাব্লিউ মানি একটা জাৱান মাইকে ৰিপ্ৰেজেণ্টেটিভটো মন ডিষ্ট্ৰিক্ট লাগা ৱংটি বস্তিৰ পৰা থাকি আছে। দুচৰা কান্দি ষ্টুডেণ্টছ আৰু টিচাৰ্ছ কান লগত আলগ আলগ মানক কান্দু একলাভিয়া মডেল ৰেচিডেঞ্চিয়েল স্কুল ডিজেট আৰু টুৱেনচাং পৰা মিলাই কিনে থাকি আছে। ৰিপ্ৰেজেণ্টেটিভ কান্দু লাগপাতি ডি ডি স্কীম অটল ইনোভেশ্যন মিছন আশা ৱৰ্কাৰ্ছ এ এন এমছ আৰু বৰ্ডে ৰোজ অৰ্গেনাইজেশ্যন পৰা মিলাই কিনে থাকি আছে। এতিয়ালৈকে দোচৰা 31 নাগা কাপলছ দিল্লীতে বহিয়া খাণ্ডবি নাগালেণ্ড হাউচ দিল্লীৰ পৰা ইনভাইট কৰিছে। কহিমা ডেপুটি কমিশনাৰ অফিচ পৰা আজি হাৰ ঘৰ তিৰংগা কেম্পেইনটো আজাদিগা অমৃত মহোৎসৱ নিজেৰে মনাইছে। ইভেণ্টটি কথা কৰি কিনা ডেপুটি কমিশনাৰ কহিমা কুমাৰ ৰামনিকান্ত পৰা কৈছে কি তাই চীনৰ ফ্লেগ ধৰি ৰাখিয়াটো মামুলি নিশা নিকটা নহয়, কিন্তু দেশ নামিতি নিজৰ কাম আৰু দেশ মৰম কৰি এলেকা দেখাই দিয়া এটা আছে। ইভেণ্টটি তিৰংগা কষ্টম লৈ কিনা আৰু তিৰংগা কেনভাছ এক্টিভিটিৰ লগতে শেষ হৈছে। চমুকটিমা ব্ৰাভি তিৰংগা কষ্টম লোৱা চেৰেমনি আৰু ৰেলীটো চেলিব্ৰেশ্যন লগা ভাগ হিচাপে ৰাখিছে। চাৰ্চ নেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ কান পুলিচ আৰু ফায়াৰ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান আৰু ষ্টুডেণ্টছ কান গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল চমুকটিমা ব্ৰা ৰেলীটো ভাগ লৈছে। ইটো নিচিনা ৰেলী একটাটো কমিশ্যন অফ পুলিচ অফিচ ডিমাপতি ৰাখিছে। জনলি 150 মিটাৰ লম্বা নেশ্যনেল ফ্লেগটো 43rd এছএম ৰাইফলছ পৰা জাৰি ৰাখিছে। মনডে ট্ৰাই কালাৰটো চব ঘৰ খান লগতে ভাগ কৰি দিছে। ইতিলগত মাইকী খান এন জি অ' কন্যাক নিউপো শিক্ষক কংব্ৰা মনটাউনলি ক্লিনলিনেছ ড্ৰাইভটো ৰাখিছে। আজি দিনটো পাৰ্টিশ্যন হৰৰ ৰিমেম্বৰেন্স দিন আছে। এইটো পৰা চাল 1947 পাৰ্টিশ্যন অফ ইণ্ডিয়া সময় মানুহান লগা দুখ আৰু ভিক্টিমছ লগতে কমেমৰেট কৰি আছে। একটা ছচিয়েল মিডিয়া পষ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আলগ আলগ ভাগ কৰি দিয়াৰ কাৰণে বেছি মানুহান দুখ পোৱা লগা ইয়াত কৰি দিছে। মোদীৰ পৰা কৈছে কি তাই খান বাহাদুৰ লগতে ট্ৰিবিউট দিবলৈ দিন আছে। জন্তুৰ পৰা ইনচান লগা ৰিজিলিয়েণ্ট লগা তাকত দেখাই দিছে। মোদীৰ পৰা দেশটি মিলমিলাপ আৰু চাদি ভাই জড়িত পাইচান কৰি দিবলৈ দেশ লগা কমিটমেণ্ট কাৰণে দৰকাৰ জনাইছে। অকেশ্যনটি ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা কৈছে কি যোন দেশ পৰা ইটো লগা ইতিহাস ইয়াদ কৰি ইটো ইকলা পৰা নিজৰ ফিউচাৰ বনাই দিবলৈ আৰু মজবুত ইণ্টেডিক্টা হিচাপে হৈ যাবলৈ পাৰিব। শ্বাহৰা দেশ বনাই দিয়া কাম দি ইটো দিন মানিয়াটো ফাউণ্ডেশ্যনেল এক্সাৰচাইজ একটা হিচাপ আছে বুলি কৈছে। আৰু ইউনো মিনিষ্টাৰ ফৰ ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ ডাঃ মনসুখ মাণ্ডাভিয়াৰ পৰা কৈছে কি ডিচিপ্লিন আৰু ডেডিকেশ্যনৰ লগত কাম কৰি আৰু কমিটমেণ্ট খান পৰা চব ফিল্ডে কামিয়াব কৰিবলৈ পাৰিব। তাৰ পৰা নেশ্যনেল ছাৰ্ভিচ স্কীম আৰু মাই বাহাৰেত লগা ভলণ্টিয়াৰ্ছ লগতে বাতচিত কৰি সময় আজি এইটো কৈছে যোন কাণ্ডু স্পেচিয়েল গেষ্ট হিচাপে মাতি কিনা 78 ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন ৰেড ফৰ্ট চাবলৈ মাতিছে। ডঃ মাণ্ডাভিয়াৰ পৰা কৈছে কি নাও জৱান কাণ্ডু দেশ লগা ফিউচাৰ আছে। তাৰ পৰা কৈছে কি কেতিয়া দেশটো 2047 ডেভেলপ হৈ যাব তেতিয়া চব ডাঙৰ বেনিফিচিয়াৰিজ কাণ্ডু দেশ লগা নাও জৱান কাণ্ডু হবলৈ আছে। ইউনিয়ন মিনিষ্টাৰ চব লগতে মেহনত পৰা কাম কৰি কিনা বিকশিত ভাৰত লগা স্বপ্নটো পুঞ্জাই দিবলৈ অনুৰোধ কৰিছে। খবৰ শেষতে হেডলাইনছ দুবাৰ জনাই দি আছে। ইণ্ডিয়াৰ পৰা 78 ইণ্ডিপেণ্ডেন্স দিনটো আহিয়াকালি মানিবলৈ আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা লৈ কিনা দেশ বা চেলিব্ৰেশ্যনছো ৰেড ফৰ্টি ৰাখিবলৈ আছে। ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখড়ৰ পৰা ছভৰেইন ভাৰত বনাই দিয়া খান লগা বাহাদুৰ আৰু ছেক্ৰিফাইচ খান ইয়াত কৰি দিছে। ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ পণ্ডাংৱতী আৰু ইকলাদ নাগালেণ্ড পৰা মিলাই কিনে মেডেল ফৰ মেৰিটৰিয়াছ ছাৰ্ভিচটো ইণ্ডিপেণ্ডেন্স দিন দি পাবলৈ আছে। আৰু দেশ পৰা পাৰ্টিশ্যন হৰৰ ৰিমেম্বৰেন্স দিনটো আজি মানাই কিনে 1947 পাৰ্টিশ্যন থকা ভিক্টিমছ কমেমৰেট কৰি আছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমানটি শেষ কৰি আছে। আপুনি খান সব কাৰণেই ভাল ৰাতি হবি।